এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন, 27খন বিধেয়ক অধিৱেশনত উত্থাপনৰ বাবে তালিকাভুক্ত, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ এজনীয়া ন্যায়িক আয়োগৰ সন্মুখত সাক্ষ্য প্ৰদানৰ সময়সীমা 12 ডিচেম্বৰলৈ বৃদ্ধি, সমাগত বিধানসভা নিৰ্বাচনত বিজেপি আৰু অগপয় মিত্ৰতাৰে ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত প্ৰাৰ্থী দিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, গোৱাৰ পানাজীত অনুষ্ঠিত 56সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পঞ্চম দিনা আজি 2খন অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শন, আৰু গুৱাহাটী টেষ্টত ভাৰত সংকটত তৃতীয় দিনৰ সামৰণিত দ্বিতীয় ইনিংছত দক্ষিণ আফ্ৰিকাৰ সামগ্ৰিকভাৱে 314 ৰাণৰ অগ্ৰগতি। অসম বিধানসভাৰ শীতকালীন অধিৱেশন আজি কিছু সময় পাছতে আৰম্ভ হ'ব। চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি এইবাৰৰ অধিৱেশনত 27খন বিধেয়ক উত্থাপনৰ বাবে তালিকাভুক্ত কৰা হৈছে। 29 নৱেম্বৰলৈ চলিবলগীয়া অধিৱেশনত মুঠ 5টা কৰ্মদিন থাকিব। কিছু সময়ৰ পাছতে আজি বিগত অধিৱেশনৰ পাছত দেহাৱসান ঘটা প্ৰাক্তন সদস্য আৰু ৰাজ্য তথা দেশৰ বিশিষ্ট ব্যক্তিসকলৰ স্মৃতিত শ্ৰদ্ধা তৰ্পণ কৰা হ'ব। লগতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শীতকালীন অধিৱেশনৰ বাবে কাৰ্যসূচী উপদেষ্টা সমিতিৰ প্ৰতিবেদন দাখিল কৰিব। 28 নৱেম্বৰৰ দিনটো ব্যক্তিগত সদস্যৰ কাৰ্যক্ৰমণিকাৰ বাবে ৰখা হৈছে। অধিৱেশনৰ কেউটা দিনতে প্ৰশ্নোত্তৰ কাল থাকিব। আমাৰ বিশেষ সংবাদদাতাই জনোৱা মতে অসম মন্ত্ৰীসভাই লোৱা সিদ্ধান্ত অনুসৰি 1983 চনত নেলিত সংঘটিত গণহত্যাৰ তদন্ত কৰা ত্ৰিভুৱন প্ৰসাদ তিৱাৰী আয়োগৰ প্ৰতিবেদন এইবাৰ অধিৱেশনত দাখিল কৰা হ'ব। তদুপৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ প্ৰসংগ, 6টা জনগোষ্ঠীৰ জনজাতিকৰণ আৰু সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ পাকিস্তান সংযোগ বিষয়ক প্ৰসংগই এইবাৰৰ অধিৱেশনত বিশেষ গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অধিৱেশনৰ দিনকেইটাত নিশা 9:15ৰ পৰা বিধানসভাত আজিৰ দিনটো প্ৰচাৰ কৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ এজনীয়া ন্যায়িক আয়োগৰ সন্মুখত সাক্ষ্য প্ৰদানৰ সময়সীমা 12 ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে। শিল্পীগৰাকীৰ সৈতে জড়িত ব্যক্তি, প্ৰতিষ্ঠানৰ সদস্য আদিয়ে 12 ডিচেম্বৰলৈকে তথ্য বা শপতনামা প্ৰদান কৰিব পাৰিব। ইয়াৰ পূৰ্বে এই আয়োগত তথ্য দাখিলৰ সময়সীমা 21 নৱেম্বৰলৈকে নিৰ্ধাৰণ কৰা হৈছিল। 21 নৱেম্বৰ পৰ্যন্ত আয়োগৰ সন্মুখত 39খন শপতনামা দাখিল কৰা হৈছে। উল্লেখযোগ্য যে ন্যায়াধীশ শইকীয়াই 3 নৱেম্বৰত আনুষ্ঠানিকভাৱে আয়োগৰ কাম আৰম্ভ কৰিছিল। ৰাজ্য চৰকাৰে যোৱা 4 অক্টোবৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা তদন্তৰ পৰিপ্ৰেক্ষিতত এই আয়োগ গঠনৰ সিদ্ধান্ত লৈছিল। এই আয়োগে তদন্ত আইন 1952ৰ অধীনত শিল্পীগৰাকীৰ মৃত্যুৰ পূৰ্বৰ আৰু পৰৱৰ্তী সময়ৰ ঘটনাৰাজি বিশ্লেষণৰ বাবে ইয়াৰ সৈতে জড়িত তথ্যসমূহ গ্ৰহণ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰত কোনো ষড়যন্ত্ৰ, অৱহেলা নাইবা অপ্ৰীতিকৰ ঘটনা জড়িত আছে নেকি এই বিষয়েও তথ্য লোৱা হৈছে। সময়সীমা বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত 12 ডিচেম্বৰৰ পাছতহে আয়োগে ইয়াৰ প্ৰতিবেদন দাখিল কৰিব। সমাগত বিধানসভা নিৰ্বাচনত বিজেপি আৰু অগপয় মিত্ৰতাৰে ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত প্ৰাৰ্থী দিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ৰঙিয়াত ঘোষণা কৰে। ইয়াৰে 22টা সমষ্টিত জনগাঁথনিগত কাৰণত তেওঁলোক জয়ী হোৱাৰ সম্ভাৱনা ক্ষীণ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কালি ৰঙিয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ পাছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। ৰাইজে ভালপোৱা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়া হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
ৰাইজে যাক বিচাৰে তাকে টিকট দিয়া হ'ব, একো নাই, ৰাইজে ভাল পালে হ'ল। 126টাতে দিম, 22টাত নিজিকো, 103টাত আমি যুঁজ দিম, আৰু বিজেপি বুলি নহয়, বিজেপি এজিপি মিলি।
অগপৰ নেতৃবৰ্গৰ সৈতে এই সন্দৰ্ভত আলোচনা চলি থকা বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই প্ৰসংগতে ৰঙিয়া সমষ্টিটোত অগপৰ প্ৰাৰ্থী দিয়া নহয় বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। গোৱাৰ পানাজীত যোৱা 20 নৱেম্বৰৰ পৰা অনুষ্ঠিত 56সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ইফিত কালি বলিউডৰ যশস্বী অভিনেতা ধৰ্মেন্দ্ৰৰ প্ৰয়াণত শোক প্ৰকাশ কৰি অভিনেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। এই মহোৎসৱত অভিনেতাগৰাকীক স্মৰণৰ বাবে বহুলভাৱে জনপ্ৰিয় শোলে চলচ্চিত্ৰত অভিনেতাগৰাকীয়ে অমিতাভ বচ্চনৰ সৈতে ব্যৱহাৰ কৰা জয় বিৰু শীৰ্ষক মটৰ চাইকেলখন প্ৰদৰ্শন কৰা হয়। মহোৎসৱৰ পঞ্চম দিনা আজি 2খন অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। কাহিনী চিত্ৰ শাখাত নিৰ্বাচিত শশাংক সমীৰ পৰিচালিত ভাইমন্দা আৰু অকাহিনী শাখাত নম্ৰতা দত্ত পৰিচালিত পত্ৰলেখা ছবিখন প্ৰদৰ্শন কৰা হ'ব। মহোৎসৱ সন্দৰ্ভত গোৱাৰ পৰা এয়া চলচ্চিত্ৰ সমালোচক নয়ন প্ৰসাদৰ বিশেষ প্ৰতিবেদন।
ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱৰ আজি পঞ্চম দিন। আজি ভাৰতীয় পেনোৰামা শিতানত 2খনকৈ অসমৰ ছবি প্ৰদৰ্শিত হ'ব। নিশা 8 বজাত প্ৰদৰ্শন হ'ব কাহিনী চিত্ৰ শাখাত নিৰ্বাচিত হোৱা শশাংক সমীৰ পৰিচালিত ভাইমন্দা ছবিখন। এই ছবিখনৰ শিল্পী আৰু কলাকুশলীসকল আহি গোৱাত উপস্থিত হৈছেহি। আৰু বিয়লি 4:30 প্ৰদৰ্শন হ'ব অকাহিনী চিত্ৰ শাখাত নিৰ্বাচিত হোৱা নম্ৰতা দত্ত পৰিচালিত পত্ৰলেখা ছবিখন। এই ছবিখন ডক্টর ভূপেন হাজরিকার এটি গীতক লৈ পেলাই নির্মাণ করা হয়েছে। এইবারের উৎসবত শ্রদ্ধার্ঘ শিতানত ভারতের কেবাগরাকিও যশস্বী চলচ্চিত্রের সঙ্গে জড়িত ব্যক্তি লৈ শ্রদ্ধা নিবেদন করা হয়েছে। তেখেত সকল হয়েছে ভি শান্তারাম, গুরুদত্ত, ঋত্বিক ঘটক, সলিল চৌধুরী, পি ভানুমতি, ডক্টর ভূপেন হাজরিকা আর রাজ খোসলা। ভূপেন হাজরিকার প্রতি শ্রদ্ধা জানায় তেখেতে সংগীত পরিচালনা করা রুদালি ছবিখন এবারের উৎসবত প্রদর্শন করা হয়েছে। রাষ্ট্রীয় চলচ্চিত্র বিকাশ নিগম, ন্যাশনাল ফিল্ম ডেভেলপমেন্ট কর্পোরেশন যিয়ে এই গোটেই উৎসবের আয়োজন করে, সেই সংস্থাটির স্বর্ণ জয়ন্তী উদযাপন করে থাকা হয়েছে। আর এই স্বর্ণ জয়ন্তী উদযাপন করে থাকার এই সংস্থাটে প্রযোজনা করা কিছু ছবি এবারের উৎসবত এক বিশেষ প্যাকেজ রূপে আগবহা হয়েছে। তার ভিতর আছে দমন, এক ডক্টর কি মৌত, এক হতা বিদূষক, পার্টি, সুষমান, লোকমাতা দেবী অহল্যাবাই, আজাদে কি অমৃত কাহানিয়া। এই ছবিখিনিও যখন চলচ্চিত্র রক্ষিক আছে আকর্ষিত করেছে, আর এই ছবি সমূহ পুনের এবার চাবর প্রেক্ষাগৃহলে আহিছে।
এশিয়ার অন্যতম পুরনি আর সন্মানীয় এই চলচ্চিত্র মহোৎসব দেশ বিদেশের চলচ্চিত্র নির্মাতা, শিল্পী, কলা কুশলী তথা চলচ্চিত্র প্রেমীসকলের উপস্থিতি দেখা গেছে। এইবার মহোৎসব জাপানক বিশেষ গুরুত্বপূর্ণ রাষ্ট্র হিসাবে মর্যাদা দিয়া হয়েছে। তদুপরি স্পেইন, সহযোগী রাষ্ট্র আর অস্ট্রেলিয়াক মূল আকর্ষণ হিসাবে রখা হয়েছে। আটদিনিয়া কার্যসূচীতে অনুষ্ঠিত মহোৎসবর 28 নভেম্বর সামরণি পড়ব। সদৌসম মতক সম্মিলনের কেন্দ্রীয় প্রতিষ্ঠা দিবস কালি ডিব্রুগড় জেলার বকপাড়াত অনুষ্ঠিত হয়। এই সম্মিলনত কেন্দ্রীয় বন্দর, জাহাজ আর জলপথ মন্ত্রী সর্বানন্দ সোণোৱাল মুখ্য অতিথি হিসাবে উপস্থিত থাকে। জাতি গঠন প্রক্রিয়াত মতক জনগোষ্ঠীর অবদান অপরিসীম বলে উল্লেখ করে কেন্দ্রীয় মন্ত্রীগুলি এইদরে কয়,
সেই জাতিটির যাবিল মানবীয় গুণ সেই জাতিটির মাজ দরকার সকল তাদের উপলব্ধ হব। একাগ্রতা, শৃঙ্খলাবদ্ধতা, দৃঢ়তা, পরিশ্রম আর পাণ্ডিত্য, এই সকলবিলাকৰ ক্ষেত্রতে আগন্তুক দিনত অসমীয়া জাতিটুক আগুয়াই নিবার বাবে আমি সকলে সংকল্পবদ্ধ হৈছো। গতিকে এই জাতির অত্যন্ত গুরুত্বপূর্ণ অংশ হিসাবে মটক সম্প্রদায় জন্মলগ্নরে পৰা এই সম্প্রদায়টে এই জনগোষ্ঠীটে যিখিনি উল্লেখযোগ্য ইতিহাস রচনা করেছে, উল্লেখযোগ্য অধ্যায় অসম বুরঞ্জীত সৃষ্টি করেছে, সেই কারণে মই ভাবু যে উঠি অহা প্রজন্মের মাজত সেই সফলতার উদাহরণ বিলাক উঠি অহা প্রজন্মে উপলব্ধি করব।
প্রতিষ্ঠা দিবসের এই অনুষ্ঠানত মদক জনগোষ্ঠীর কেবাগৰাকী নেতা আর ভালে সংখ্যক ব্যক্তি উপস্থিত থাকে। মন্ত্রীগুলি কালি ডিব্রুগড়ের নন্দলাল বরগোহাই স্মৃতি মহাবিদ্যালয়ত অধ্যাপিকা জ্যোতি বরগোহাইর জ্যোতিষ্নাতা শীর্ষক গ্রন্থখনের উন্মোচনী সভাতো উপস্থিত থাকে। গ্রন্থখন উন্মোচন করে পড়ুয়ার মাজত গ্রন্থখানে সমাদর লাভ করব বলেও উল্লেখ করে। অসম মন্ত্রীসভায় ভৈয়ামৰ কাৰ্বিসকলৰ বাবে এখন উন্নয়ন পৰিষদ গঠন কৰিবলৈ লোৱা প্ৰস্তাৱক কাৰ্বি আংলং জিলাৰ ছটা প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ নেতৃবৰ্গই আদৰণি জনাইছে। কালি ডিফুত এখন সংবাদমেলত এই নেতাসকলে অসম চৰকাৰৰ এই সিদ্ধান্তৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে লগতে শান্তি চুক্তিৰ নিৰ্দিষ্ট দফা অনুসৰি ভৈয়ামৰ কাৰ্বিসকলক হস্ত অনুসূচীৰ অন্তৰ্ভুক্ত কৰাৰ দাবীও শীঘ্ৰে পূৰণ হ'ব বুলি আশা প্ৰকাশ কৰে। তেওঁলোকে কয় যে ছটা বিদ্ৰোহী সংগঠনৰ সৈতে হোৱা শান্তি চুক্তিৰ 80% ইতিমধ্যে পূৰণ হৈছে আৰু 20% পৰৱৰ্তী চৰকাৰ গঠন হোৱাৰ পূৰ্বে পূৰণ হ'ব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে। সমাগত ৰাজ্য বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে অহা 1 ডিচেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সাল সলনি কৰা হৈছে। এই অনুসৰি দিনৰ 11 বজাত প্ৰচাৰিত মুখ্য বাতৰি 1 ডিচেম্বৰৰ পৰা 5 মিনিটৰ বাতৰি বুলেটিন হিচাপে প্ৰচাৰ কৰা হ'ব। দিনৰ 12:05 প্ৰচাৰ কৰা বাতৰিৰ সময় 10 মিনিটলৈ বৃদ্ধি কৰা হ'ব। একেদৰে বিয়লি 3 বজাৰ মুখ্য বাতৰিৰ পৰিৱৰ্তে 5 মিনিটৰ বাতৰি বুলেটিন প্ৰচাৰ কৰা হ'ব। সন্ধিয়া 6 বজাৰ বাতৰি এতিয়া 5 মিনিটৰ পৰিৱৰ্তে 10 মিনিটৰ বাবে প্ৰচাৰ কৰা হ'ব। প্ৰতি মঙলবাৰে 1:20 প্ৰচাৰ কৰা প্ৰাসংগিকৰ উপৰি প্ৰতিদিনে বিয়লি 3:05 পৰা 3:15 প্ৰাসংগিক প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানটো প্ৰতিনিশা 9:15 পৰা 9:25 পুনৰ প্ৰচাৰ কৰা হ'ব। ইপিনে প্ৰতি সোমবাৰে প্ৰচাৰিত ক্ৰীড়াবাৰ্তাৰ সময় 5 মিনিট হ্ৰাস কৰা হৈছে। এই অনুসৰি অহা সোমবাৰৰ পৰা সন্ধিয়া 6:40 পৰা 6:45 ক্ৰীড়াবাৰ্তা প্ৰচাৰ কৰা হ'ব। ৰাজ্যৰ কমেও 7খন জিলাত আফ্ৰিকান চুৱাইন ফিভাৰে ব্যাপক ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জিলাকেইখনত গাহৰি সৰবৰাহ আৰু ক্ৰয় বিক্ৰী নিষিদ্ধ কৰাৰ লগতে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। বিশ্বনাথ জিলাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ তথা বিশ্বনাথ জিলা প্ৰশাসনে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা লৈছে। বিশ্বনাথ উন্নয়ন খণ্ডৰ অধীনৰ উত্তৰ মৰলগাঁও এই ৰোগৰ সংক্ৰমণৰ কেন্দ্ৰ হিচাপে চিনাক্ত হোৱাৰ পাছতে সকলো গাহৰি পালকক সতৰ্ক কৰি দিয়া হৈছে। উত্তৰ মৰলগাঁওৰ নিৰ্দিষ্ট গাহৰি পামখনক কেন্দ্ৰ হিচাপে লৈ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাসমূহক সংক্ৰমিত এলেকা আৰু 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাসমূহক পৰ্যবেক্ষণ এলেকা হিচাপে চিহ্নিত কৰা হৈছে। এই নিৰ্দেশ পৰৱৰ্তী 30 দিন অথবা পুনৰ নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত বাহাল থাকিব বুলি জিলা প্ৰশাসনে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যত চলিত বছৰৰ মাৰ্চৰ পৰা এই পৰ্যন্ত বিভাগীয়ভাৱে প্ৰায় 16,000 গাহৰি নিধন কৰা হৈছে। পশুপালন বিভাগে এই গাহৰি পালকসকলক ক্ষতিপূৰণ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা 16 কোটি টকা বিচাৰিছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি প্ৰকৃত জনজাতিসকলৰ সাংবিধানিক সুৰক্ষাৰ দাবীত কালি শিৱসাগৰ জিলাৰ দিচাংমুখত টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ দিচাংমুখ, শিৱসাগৰ নগৰ, দিশৌমুখ আৰু কৈৱৰ্ত দলনী আঞ্চলিক সমিতিৰ উদ্যোগত জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটী টেষ্টত দক্ষিণ আফ্ৰিকাৰ সন্মুখত ভাৰতীয় দলটো বিপৰ্যয়ৰ সন্মুখীন হৈছে। গুৱাহাটীৰ বৰ্ষাপাৰাত চলি থকা দুখনীয়া টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিম খেলখনৰ কালি তৃতীয় দিনা ভাৰতে 201 ৰাণত আটাইকেইটা উইকেট হেৰুৱাই শোচনীয়ভাৱে প্ৰথম ইনিংছৰ সামৰণি মাৰে। কালি 9 ৰাণৰ পৰা খেল আৰম্ভ কৰা ভাৰততকৈ আলহী দলটোৱে প্ৰথম ইনিংছত 288 ৰাণৰ বৃহৎ ব্যৱধানেৰে দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰে। সন্ধিয়া তৃতীয় দিনৰ সামৰণিলৈকে আলহী দল দক্ষিণ আফ্ৰিকাই দ্বিতীয় ইনিংছৰ খেলত 26 ৰাণত এটা উইকেট নেহেৰুৱাকৈ 314 ৰাণৰ অগ্ৰগতিৰে খেলি আছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তিৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাও।
অসম বিধানসভাৰ শীতকালীন অধিৱেশন, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ শপতগ্ৰহণ, বলিউডৰ কিংবদন্তী অভিনেতা ধৰ্মেন্দ্ৰ দেহাৱসান আদি ভিন্ন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত আছু আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাজত অনুষ্ঠিত বৈঠক সন্দৰ্ভত দি আছাম ট্ৰিবিউন কাকতে বাতৰি প্ৰকাশ কৰিছে। আজি খন্তেক পাছতে আৰম্ভ হ'বলগীয়া অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ নেলীৰ নৰসংহাৰৰ ৰহস্য উন্মোচন সন্দৰ্ভত দৈনিক জনভূমি কাকতে বাতৰি প্ৰকাশ কৰিছে। এই একেটা বাতৰি প্ৰকাশ কৰি আমাৰ অসম কাকতৰ শিৰোনাম বিধানসভাত নেলীৰ ভূত। স্বাইন ফিভাৰে ৰাজ্যৰ গাহৰি পালকসকলৰ জীৱনলৈ অমানিশা কঢ়িয়াই অনাৰ আশংকা সন্দৰ্ভত এটা বাতৰি দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এজনীয়া তদন্ত আয়োগে সাক্ষ্যৰ দিন বৃদ্ধি কৰাৰ বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। চৰকাৰে খিলঞ্জীয়াৰ ভূমিকাঢ়ি পলাশবাৰীত ছেটেলাইট টাউনশ্বিপ নিৰ্মাণ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি কালি স্থানীয় ৰাইজে প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। এই বাতৰি অসমীয়া প্ৰতিদিন কাকতৰ। ৰাজ্যৰ কৃষিখণ্ডত যুগান্তকাৰী অধ্যায়ৰ সূচনা হিচাপে ইজৰাইলী প্ৰযুক্তিৰে উদ্যান শস্যৰ উৎপাদনত গুৰুত্ব দিয়া হ'ব। এই বাতৰি নিয়মীয়া বাৰ্তা কাকতৰ। ৰাজধানী দিল্লীত প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কালি ইণ্ডিয়া গেটত দিল্লীবাসীয়ে প্ৰবল ৰূপত প্ৰদূষণ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰা এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। আত্মনিৰ্ভৰ অসম গঠনত মটক সম্প্ৰদায়ে বৰঙণি আগবঢ়োৱা উচিত বুলি কালি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বক্তব্যৰে অসমীয়া খবৰ কাকতে বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ জিন্তি। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পৰৱৰ্তী সময়ত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 29 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 17 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল, অসম আৰু নাগালেণ্ডৰ ঠাই বিশেষে পাতলীয়া বৰষুণ আৰু মেঘালয়, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বতৰ শুকান হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। আজিৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন, 27খন বিধেয়ক অধিৱেশনত উত্থাপনৰ বাবে তালিকাভুক্ত, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ এজনীয়া ন্যায়িক আয়োগৰ সন্মুখত সাক্ষ্য প্ৰদানৰ সময়সীমা 12 ডিচেম্বৰলৈ বৃদ্ধি, সমাগত বিধানসভা নিৰ্বাচনত বিজেপি আৰু অগপয় মিত্ৰতাৰে ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত প্ৰাৰ্থী দিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, গোৱাৰ পানাজীত অনুষ্ঠিত 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ 5ম দিনা আজি 2খন অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শন, আৰু গুৱাহাটী টেষ্টত ভাৰত সংকটত তৃতীয় দিনৰ সামৰণিত দ্বিতীয় ইনিংছত দক্ষিণ আফ্ৰিকাৰ সামগ্ৰিকভাৱে 314 ৰাণৰ অগ্ৰগতি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ এহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।